Ea Agahmani. বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰীসভাই 5,872 কোটিৰো অধিক টকাৰে দেশত 85খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ভাৰ্চুৱেল ব্যৱস্থাৰে বোচা সন্যাসী অক্ষয় পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা বাপছৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি হাৰিয়ানাৰ পঞ্চকুলাৰ পৰা 100-দিনীয়া যক্ষ্মা নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘূৰ্ণী বতাহ ফেনজুলৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা তামিলনাডুলৈ 944.80 কোটি টকা মুকলি কৰি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত আজি অষ্ট্ৰেলিয়াই কালি এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 86 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 5,872 কোটিৰো অধিক টকাৰে দেশত 85খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপন আৰু কৰ্ণাটকৰ শিৱমোগ্গাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে। তেওঁ কয় যে নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ ফলত প্ৰায় 82,560 গৰাকী শিক্ষাৰ্থীৰ বহনসাধ্য উচ্চমানৰ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ'ব আৰু 5,388টা নিয়মীয়া পদ সৃষ্টি হ'ব। দেশ বিদেশত সম্প্ৰতি 1,256খন কেন্দ্ৰীয় বিদ্যালয় কৰ্মক্ষম হৈ আছে। ইয়াৰ ভিতৰত মস্কো, কাঠমাণ্ডু আৰু তেহৰাণৰ 3খন কেন্দ্ৰীয় বিদ্যালয় আছে। এই বিদ্যালয়সমূহত মুঠ 13,56,000 শিক্ষাৰ্থী অধ্যয়নৰত হৈ আছে। শ্ৰীবৈষ্ণৱে লগতে নবোদয় বিদ্যালয় আঁচনিৰ অধীনত ইতিমধ্যে সামৰি নোলোৱা জিলাসমূহত 28খন নতুন নবোদয় বিদ্যালয় মুকলি কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত 15,680 গৰাকীৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব আৰু 1,316টা নিয়মীয় পদ সৃষ্টি হ'ব। এই নবোদয় বিদ্যালয়কেইখন স্থাপন কৰাৰ বাবে আনুমানিক 2,359.82 কোটি টকাৰ প্ৰয়োজন হ'ব। দেশত বৰ্তমান 661খন অনুমোদিত নবোদয় বিদ্যালয় আছে আৰু ইয়াৰ ভিতৰত 653খন কাৰ্যক্ষম হৈ আছে। তেওঁ কয় যে সকলো কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয় প্ৰধানমন্ত্ৰী স্ত্ৰী বিদ্যালয় হিচাপে নামাকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে আজি সন্ধিয়া বোচা সন্যাসী অক্ষয় পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা বাপছৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে এই সংস্থাৰ স্বেচ্ছাসেৱকসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্মান জনাই মহন্ত স্বামী মহাৰাজে যোৱা 28 জানুৱাৰীত এই বছৰজোৰা মহোৎসৱ মুকলি কৰিছিল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি এই মহোৎসৱৰ সামৰণি পৰিব। মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 30খন দেশৰ 1,00,000তকৈ অধিক প্ৰতিনিধিয়ে ভাগ ল'ব। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ দিনজোৰা ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। তাত তেওঁ আহমেদাবাদৰ গ্লোবেল হাস্পতাল মুকলি কৰিব আৰু গুজৰাট লোকসেৱা ন্যাসৰ বাৰ্ষিক মহোৎসৱত ভাগ ল'ব। বিয়লিৰ ভাগলৈ শ্ৰীশ্বাহে বাপছৰ অক্ষয়ধামৰ সোণালী জয়ন্তী মহোৎসৱতো ভাগ ল'ব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই যক্ষ্মা ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ উদ্দেশ্যে আজি হাৰিয়ানাৰ পঞ্চকুলাৰ পৰা 100-দিনীয়া যক্ষ্মা নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰিব। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং আৰু স্বাস্থ্যমন্ত্ৰী আৰতি সিং ৰাও এই অনুষ্ঠানত উপস্থিত থাকিব। দেশৰ 33খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 347খন জিলাত এই অভিযান ৰূপায়ণ কৰা হ'ব। অভিযানৰ সময়ছোৱাত যক্ষ্মা ৰোগৰ চিনাক্তকৰণ, চিকিৎসাত হোৱা বিলম্ব হ্ৰাস কৰা আৰু বিশেষকৈ অধিক বিপদৰ আশংকা থকা ব্যক্তিৰ চিকিৎসাত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এ আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আজি বিহাৰলৈ যাব। তেওঁ পূব চম্পাৰণ জিলাৰ মতিহাৰীৰ মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। গান্ধী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু পদক প্ৰদান কৰিব। মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ সঞ্জয় শ্ৰীবাস্তৱে প্ৰকাশ কৰা মতে সমাৱৰ্তন অনুষ্ঠানত মুঠ 433গৰাকী শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিব। উপ ৰাষ্ট্ৰপতিৰ ভ্ৰমণলৈ চাই মতিহাৰীত ব্যাপক সুৰক্ষা ব্যৱস্থা কৰা হৈছে। বিদেশ পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দোহা মঞ্চত ভাগ লোৱাৰ উদ্দেশ্যে আজি কাটাৰলৈ যাব। দোহা মঞ্চৰ 22 সংখ্যক সংস্কৰণৰ বিষয়বস্তু হৈছে উদ্ভাৱন অনিবাৰ্য। বিদেশ মন্ত্ৰীগৰাকীয়ে কাইলৈ বাহৰেইনত হ'বলগীয়া চতুৰ্থ ভাৰত বাহৰেইন উচ্চ যুটীয়া আয়োগৰ বৈঠকত দেশখনৰ বিদেশ মন্ত্ৰী ডঃ আব্দুল্লা টিফ বিন ৰচিদ অল জায়ানীৰ সৈতে সহ অধ্যক্ষতা কৰিব। এই মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ভাৰত আৰু বাহৰেইনৰ মাজত বিভিন্ন দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। ডঃ জয়শংকৰে কাইলৈ বাহৰেইনত IISS মানামা আলোচনাতো ভাগ ল'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘূৰ্ণীবতাহ ফেনজেলৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা তামিলনাডুলৈ 944.8 কোটি টকা মুকলি কৰি দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় দলৰ মূল্যায়ন প্ৰতিবেদন লাভ কৰাৰ পিছতে ফেনজেল প্ৰভাৱিত ৰাজ্যসমূহৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অতিৰিক্ত সাহায্য মুকলি কৰা হ'ব। ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে তামিলনাডু আৰু পুডুচেৰীলৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছে। সামাজিক মাধ্যমত দিয়া পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে ঘূৰ্ণীবতাহ ফেনজেলৰ ফলত তামিলনাডুত সৃষ্টি হোৱা প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সময়ত মোদী চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক সকলো ধৰণৰ সহায় আগবঢ়াইছে। ছিৰিয়াত শেহতীয়াকৈ সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে ভাৰতীয় নাগৰিকসকলক ৰাষ্ট্ৰখনলৈ সকলো ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহান জনাইছে। যোগাযোগৰ বাবে দূতাবাসৰ জৰুৰীকালীন হেল্পলাইন নম্বৰ হৈছে 9639933853। যিসকল ভাৰতীয় নাগৰিকৰ বাবে সম্ভৱ হয় তেওঁলোকক আগতীয়াকৈ উপলব্ধ বাণিজ্যিক বাহনেৰে দেশ এৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে হঠাতে দেশ এৰিব নোৱাৰাসকলক সাৱধানতা অৱলম্বন কৰি চলাচল সীমিত কৰিবলৈ বিদেশ মন্ত্ৰালয়ে অনুৰোধ জনাইছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত আজি অষ্ট্ৰেলিয়াই কালিৰ এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 86 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। এডিলেইড অভিলত অনুষ্ঠিত হৈ থকা খেলখন আজি পুৱা 9:30 বজাত আৰম্ভ হ'ব। কালি খেল শেষ হোৱাৰ সময়ত নাথান মেকচুইনি আৰু মাৰ্নাছ লাবুছেন ক্ৰিজত আছিল। আয়োজক দল অষ্ট্ৰেলিয়া এতিয়াও ভাৰতৰ প্ৰথম ইনিংছতকৈ 94 ৰাণ পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল, কিন্তু 180 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে ভাৰতে পাৰ্থত অষ্ট্ৰেলিয়াক 295 ৰাণত পৰাস্ত কৰি শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰি আছে। ভাৰতৰ উদীয়মান খেলুৱৈ আনমোল খৰ্বে তীব্ৰ চাপৰ মাজতো ধৈৰ্য প্ৰদৰ্শন কৰি কালি গুৱাহাটী মাষ্টাৰ্ছ 2024 বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন থাইলেণ্ডৰ লালিনৰত ছাইৱানক পৰাভূত কৰে। আনমোলে দ্বিতীয় গেমত 11-16, 16-20 ফলাফলৰ পৰা প্ৰত্যাৱৰ্তন কৰি দুটাকৈ মেচ পইণ্ট অৰ্জন কৰে যদিও পৰাভূত হয়। বিশ্বৰ 99 সংখ্যক স্থানৰ ভাৰতীয় খেলুৱৈগৰাকীৰ নিৰ্ণায়ক গেমতো দুবাৰকৈ অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হয়। অৱশ্যে আনমোলে এই সুযোগক 21-13, 22-24, 22-20 ফলাফলেৰে জয়লৈ পৰিৱৰ্তন কৰে। আনমোল খৰ্ব ছেমি ফাইনেলত ভাৰতৰে আন এগৰাকী খেলুৱৈ মানচি সিঙৰ সন্মুখীন হ'ব। মানচিয়ে কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ য়াটাৱিমিনি ক্লেটলিঙেঙক 22-20, 21-18 গেমত পৰাভূত কৰে। HBWF ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা অন্য ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত পুৰুষৰ ছিংগলছত 36 কৰুণাকৰণ আৰু মিক্সড ডাবলছত ধ্ৰুৱ কপিলা আৰু টনিছা ক্ৰাষ্টো আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰীসভাই 5872 কোটিৰো অধিক টকাৰে দেশত 85খন নতুন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ভাৰ্চুৱেল ব্যৱস্থাৰে বুচা সন্যাসী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা BAPSৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জেপি নাড্ডাই আজি হাৰিয়ানাৰ পঞ্চকুলৰ পৰা 100-দিনীয়া যক্ষ্মা নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘূৰ্ণীবতাহ ফেনজেলৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা তামিলনাডুলৈ 944,80,00,000 টকা মুকলি কৰি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।